মাননীয় ন্যায়াধীশ ডক্টৰ মুকুন্দকাম শৰ্মা। ন্যায়াধীশ ডক্টৰ মুকুন্দকাম শৰ্মা 1946 চনৰ 18 ছেপ্টেম্বৰ তাৰিখে জন্মগ্ৰহণ কৰিছিল। তেওঁ ডন বস্কো স্কুল গুৱাহাটীৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈছিল। কটন কলেজ গুৱাহাটীৰ পৰা তেওঁ প্ৰাক বিশ্ববিদ্যালয় শিক্ষা আৰু ৰামজাস কলেজ দিল্লীৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা তেওঁ ক্ৰমে স্নাতকোত্তৰ, আইনৰ স্নাতক আৰু PhD ডিগ্ৰী লাভ কৰিছিল। অসম আৰু নাগালেণ্ডৰ বাৰ কাউন্সিলৰ অধীনত তেওঁ এগৰাকী অধিবক্তা হিচাপে সদস্যভুক্ত হৈছিল আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ত ওকালতি কৰিছিল। তেওঁ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বিভিন্ন চৰকাৰৰ পেনেলভুক্ত পৰামৰ্শদাতা আৰু ভাৰতীয় ৰে'ল আৰু মিজোৰাম চৰকাৰৰ স্থায়ী পৰামৰ্শদাতা আছিল। তেওঁ 1988 চনৰ 28 এপ্ৰিল তাৰিখৰ পৰা 1979 চনৰ 7 ফেব্ৰুৱাৰী তাৰিখলৈকে মিজোৰামৰ আৰু 1992 চনৰ এপ্ৰিলৰ পৰা 1994 চনৰ জানুৱাৰী মাহলৈকে নাগালেণ্ডৰ মহাধিবক্তা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। উত্তৰ পূৰ্বাঞ্চলৰ পাৰম্পৰিক আইনক আইনী ৰূপ প্ৰদান কৰাৰ ক্ষেত্ৰত তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয় আইন গৱেষণা প্ৰতিষ্ঠানৰ লগত জড়িত হৈছিল। 1979 চনৰ পৰা 1990 চনলৈকে তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইনৰ অংশকালীন প্ৰবক্তা সান্ধ্য শ্ৰেণী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ 1994 চনৰ 10 জানুৱাৰী তাৰিখে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে দায়িত্ব গ্ৰহণ কৰে। তেওঁ পাটনা উচ্চ ন্যায়ালয়লৈ বদলি হয় আৰু 1994 চনৰ 14 ফেব্ৰুৱাৰী তাৰিখে শপত গ্ৰহণ কৰে। তেওঁ ৰাঁচী বিচাৰপীঠত নিয়োজিত হৈছিল আৰু বাণিজ্যিক আৰু ঔদ্যোগিক আইনৰ অন্তৰ্গত গোচৰসমূহৰ মীমাংসা কৰিছিল। একেটা বৰ্ষতে তেওঁ দিল্লী উচ্চ ন্যায়ালয়লৈ বদলি হৈছিল আৰু 1994 চনৰ 12 ডিচেম্বৰ তাৰিখে শপত গ্ৰহণ কৰিছিল। 2006 চনৰ 28 নৱেম্বৰ তাৰিখে তেওঁ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল আৰু 2006 চনৰ 3 ডিচেম্বৰ তাৰিখলৈ তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল। 2006 চনৰ 4 ডিচেম্বৰ তাৰিখে তেওঁ দিল্লী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল। 2008 চনৰ 9 এপ্ৰিল তাৰিখে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল। ভাৰত চৰকাৰৰ ন্যায় প্ৰশাসন বিভাগৰ সহযোগত এছিয়ান ডেভেলপমেণ্ট বেংকৰ প্ৰকল্পৰ লগত তেওঁ জড়িত হৈছিল। তেওঁ প্ৰকল্প পৰ্যবেক্ষণ সমিতিৰ অধ্যক্ষ আৰু সঞ্চালনা সমিতিৰ সদস্য আছিল। পাইলট প্ৰকল্পৰ সময়ছোৱাত তেওঁ পাকিস্তান ভ্ৰমণ কৰিছিল। তেওঁ আমেৰিকা যুক্তৰাজ্যৰ ৱাশ্বিংটন DC-ত বৌদ্ধিক সম্পত্তি অধিকাৰ বলৱৎকৰণ বিষয়ক ইউনাইটেড ষ্টেটছ পেটেণ্ট এণ্ড ট্ৰেডমাৰ্ক অফিচৰ সহযোগত ৱৰ্ল্ড ইণ্টেলেকচুৱেল প্ৰপাৰ্টি অৰ্গেনাইজেশ্যনে আয়োজন কৰা সন্মিলনত অংশগ্ৰহণ কৰিছিল। তেওঁ দিল্লী উচ্চ ন্যায়ালয় আইনী সেৱা সমিতিৰ অধ্যক্ষ আছিল আৰু উক্ত পদত থাকোঁতে তেওঁ আইনী সাহায্য প্ৰদান বিষয়ক বিভিন্ন প্ৰকল্পৰ লগত জড়িত হৈছিল আৰু আইনী সাহায্য বিষয়ক বিভিন্ন আলোচনা চক্ৰত অংশগ্ৰহণ কৰিছিল। তেওঁ দিল্লী আইনী সেৱা প্ৰাধিকৰণৰ মুখ্য পৃষ্ঠপোষক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। 2009 চনৰ 19 এপ্ৰিলৰ পৰা 21 এপ্ৰিললৈ অনুষ্ঠিত হোৱা পঞ্চম আন্তৰ্জাতিক ন্যায়াধীশ সন্মিলনলৈ তেওঁ আমন্ত্ৰিত হৈছিল আৰু ন্যায়িক বিষয়সমূহ উন্নীতকৰণ সম্পৰ্কত তেওঁ বক্তৃতা প্ৰদান কৰিছিল। 2009 চনত চীনত IPR সুৰক্ষা বিষয়ক আন্তৰ্জাতিক সন্মিলনত অংশগ্ৰহণ কৰিবলৈ তেওঁ 2009 চনত চেংডু চীন ভ্ৰমণ কৰিছিল আৰু IPR সুৰক্ষা বিষয়ক বিভিন্ন বক্তৃতা প্ৰদান কৰিছিল। ভাৰতৰ মহামান্য মুখ্য ন্যায়াধীশে তেওঁক উত্তৰ পূৰ্বাঞ্চল আঞ্চলিক সমিতিৰ অধ্যক্ষ হিচাপে নিযুক্তি প্ৰদান কৰিছিল, যিখন সমিতি উত্তৰ পূৰ্বাঞ্চলৰ লোকসকলৰ মাজত আইনী সজাগতা অনা আৰু প্ৰত্যেক ব্যক্তিৰ অধিকাৰ আৰু কৰ্তব্যৰ ওপৰত সজাগ কৰিবলৈ প্ৰাথমিক দায়িত্ব অৰ্পণ কৰা হৈছিল। তেওঁ দিল্লী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হোৱাৰ সুবাদত ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ আচাৰ্য পদতো অধিষ্ঠিত হৈছিল আৰু NLU দিল্লীৰ ভিজিটৰ পদতো নিয়োজিত হৈ আছিল। 2011 চনৰ 17 ছেপ্টেম্বৰ তাৰিখে তেওঁ অৱসৰ গ্ৰহণ কৰে।